Good evening, Itu Agarshwani Kohima. Samlaga khobor puri ase imkung nongla. Pohila headlines. Chief Minister Nipi Rubra Loegina delegation ba Union Home Minister Amit Chalukodi charja kurise. Governor Nan Kishore Yadav pra state laga Eastern Districts aru Milori di ahya mahina jabale se. Guru Sangyu Sangpunganar ba Padma Shri Paikina ghor wapas ahya samay dalukodi swagat kurise aru State level palliative care training lu Kohima di nurses aro physiotherapists karni shuru korise. Itia pura khobor. Chief Minister Nipiri logote Deputy Chief Ministers kan Yanthongo Peton aro TR Zeliang pra Union Home Minister Amit Shah logote jagale nai Delhi di lok korise. Ekta social media post te Shri Ryu pra koise meeting de Nagaland laga shanti aro welfare karni mamla di charcha korise. Iki somai Shri Peton bra koise ki Indonesian engagement bra center aro state majode milmila paru samaj laga atma takat kori dekina age barhai jaboli shanti aro manukhan laga balai diboli paribo state leaders duita bra bhi Yunnan minister logoti Nagaland karni hotai maddat aro commitment rakhia karni mon khushi janaise Nagaland Governor Nan Kishore Yadav pra state laka Eastern Districts aru Milori District de ahya mahina 5 tarik pra 10 tarik tak jabole ase. 6 din safar samoy de governor ba unnati kam khan sai jabole district officials aru local stakeholders logoti batchit koribole aru region logo jure issues kan assess koribole ase. Padma Shri Awardee Guru Sangyu Sangpunganar logote tai Nai Delhi pra wapas ahya samoy Dimapur Airport de aji swagat korise jun pra Padma Shri Award paise 81 sal renowned Ao Naga folk artist Uma Bosti Mukukchong district logot President Draupadi Murmu pra civil investiture ceremony Rashtrapati Bhavan de June 23rd tarik award to DC jun pra Ao Naga folk arts traditional songs dances aru culture kan bachai kena barha দিবলৈ তাৰ লগা জীৱন পূৰা কাম কৰিছে আফচাৰি কোটা কৰি গুৰু পোহনৰ পৰা ঈশ্বৰ লগতে সমান কাৰণে ধন্যবাদ ডিচি আৰু চেণ্টাৰ আৰু ষ্টেট চৰকাৰ এইটো লগত ডিপাৰ্টমেণ্ট অফ আৰ্ট এণ্ড কালচাৰ পৰা মাতা দিয়া কাৰণে বি মন খুচি জনাইছে তাৰ পৰা কৈছে কি ট্ৰেডিশ্যনেল ফক আৰ্টছটো বস্তি এল্ডাৰ্ছ আৰু ফ'ৰ ফাডাৰ্ছ পৰা তাই উমৰ সৰু সময় থাকিয়া টাইম পৰা শিকাইছে আৰু 2000 ওপৰ নাও জোৱান লোকতে তাই পৰা শিকাই দিছে তাইৰ পৰা এটা ইনষ্টিটিউটো চেণ্ট্ৰেল এছিষ্টেঞ্চ পৰা বনাই কিনে আও নাগা ট্ৰেডিশ্যনেল আৰ্টছটো আহি থাকিয়া জেনেৰেশ্যনছ কাৰণে বচাই কিনে পঢ়াই দিবলৈ ইচ্ছা জনাইছে
মই এতিয়া কি এৱাৰ্ড পাইছে এইটো নাম যে য়ং শ্ৰী নহলে কোনোবা মঞ্জৰ থাকিব এইটো শিকা কবলে মই একাডেমি একটা কলেগে না কোন কোন চাকৰি হলে মই তাৰ কাৰণে লিচন কৰিবলে মন এতিয়া তাকটো পাইছে
গুৰু পুঙনৰ লগতে এয়াৰপৰ্টি মেম্বাৰ্ছ খান উংবা চেঞ্চিত লংজাম আৰু এইটো লগা ফেডাৰেটিং ইউনিটছ লগত পাৰিৱাৰ মেম্বাৰ্ছ ৱেল উইচাৰ্ছ আৰু কিছুমান ছাত্ৰীয়া খানবাৰ ৰিচিভ কৰিছে তিন তিন ৰাখিয়া ষ্টেট লেভেল ট্ৰেইনিং পেইন এণ্ড পেলেটিভ কেয়াৰটো নাৰ্ছেছ আৰু চাইক ফিজিঅ'থেৰাপিষ্ট কাৰণে আজি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট কহিমাৰে নেশ্যনেল প্ৰগ্ৰাম ফৰ পেলেটিভ কেয়াৰ নিজেদে চুৰু কৰিছে ট্ৰেইনিংটো স্পেচিয়েলিষ্ট খান এইমছ দিল্লী আৰু এইমছ যোধপুৰ পৰা ৰাখি কিনে 47 জন পৰা ভাগ লৈছে এইটো খোলাই দিয়া প্ৰগ্ৰাম দি এন এইচ এম মিছন ডাইৰেক্টৰ ডক্টৰ কেভি টয়ে থিয় পৰা এল্ডাৰলি পপুলেশ্যন বেছি উঠি থাকে আৰু ক্ৰনিক বেমাৰ লগা দুখ কাৰণে পেলেটিভ কেয়াৰ লগা দৰকাৰ জনাইছে তাৰ পৰা কৈছে কি দুখ হালকা কৰি দিয়া ডিগনিটি ৰাখিয়া আৰু পৰিবাৰ লগা মাদাত লগত বীমাৰ ইলাজ কৰি এলেকা দৰকাৰ খান জনাইছে ডাক্তৰ থিয় পৰা কৈছে কি ভাল পৰা শিকাই ৰাখিয়া ৱৰ্ক ফৰ্চ পৰা কোৱালিটি ছাৰ্ভিছ দিবলৈ আৰু কেয়াৰ কিভাৰ্ছ হেল্থ ৱৰ্কাৰ্ছ ধৰ্ম ইনষ্টিটিউচনছ আৰু চিভিল ছচাইটি অৰ্গেনাইজেচনছ লগতে কমিউনিটি বা ডাঙৰ হিচাপে ভাগ ল'বলৈ কৈছে হস্পিচ আৰু পেলেটিভ কেয়াৰ নাৰ্ছ স্পেচিয়েলিষ্ট হানিফি এফ মেককমৱেল পৰা ভাগ লোৱা খান লগতে পেইন চিম্পটম আৰু গ্ৰীফ মেনেজমেণ্টে লিডাৰশ্বিপ কাম কৰে বুলি আৰু বীমাৰ খান লগা জীৱন কোৱালিটি চৰকাৰ সুধাৰ কৰি দি বুলি মনতাই দিছে ট্ৰেইনিংটো জুন 27 তাক ৰাখিবলৈ আছে আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্সেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি আপুনি খান পৰা ইটো খবৰো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাব Welcome back, Apnikan Samlaka Khobor Honiase. Advisor for New and Renewable Energy, NRE Pictou Shohibra, Dr. Sanjay O'Neill Shaw, Deputy Director General, Indian Meteorology Department, Regional Meteorological Center, Guwahati Logodi Ja Sombar Lokurise, Meeting Bra Meteorological Studies Ticharja Kurise Aro, Dedicated Energy Meteorological Center Karni Dorkar Janaise. Advisor Shohibra, Center Laka Mil Milap Karni Khushi Janagina Nagalandi Renewable Energy Onoti Taket Kuridibuli Asha Janaise. Advisor Logodi, NRE Secretary Linda Solo, Director NRE James Khala, Aru Department Laka Dosra Officials Kan Jaise. Deputy Commissioner Zanhapoto, Dharam Rajpra, District Domestic LPG Cylinders to Commercial Establishments the Natural Abulikta Order DC. Restaurants, Hotels or Dhabas Kanti, Domestic LPG Cylinders to Commercial Karni Chalaigena, Essential Commodities Act 1955 Nechidi, LPG Regulation of Supply and Distribution Order 2000 Namanyalaga Reports Sakyabasudi Idu Janai se. District Administration by Sub Distributors Logoti Domestic LPG Cylinders to Commercial Establishments Logoti Nadi Bali Janai Se. Itia Via Par Korea Kanpa Domestic Cylinders Jalai Takiado Rokhai Dibali Aro Authorized Commercial LPG Cylinders the Botli Kore Dibali Janai Se. Order Bra Ido Namania Khan Logoti Kara Action the Cylinders Kan Dhori Rakibali Jarmana Otabali Aro Gas Cylinders Rules 2016 Nechidi Trade License Kan Cancel Kore Dibali Khabardar janai se. District authorities bra ajanak inspections are raids kan rakhibole ase. UN Power Minister Manohar Lal Kathar bra koise ke toka paisa othai dibole samaj agi jabole aro human unnati karone energy do bishi dorkar ase. BRICS energy ministers meeting Gurugram di kotha kore Shri Kathar bra koise ke sosta dam bishwasthagya aro sustainable energy bra development goals aro sustainable development goals kamyab kore dibole dorkar ase. Tar bra koise ke India bra renewable energy capacity smart grid infrastructure aro energy storage systems joldi barhai kena future ready power sector banaiti boli ase.
Future energy systems must balance sustainability with reliability. India is making significant investments across the entire energy value chain. India is laying the foundation for one of the world's largest digitally enabled electricity systems. More than 60 million smart meters have already been deployed, and this transformation will continue at scale in the coming years, empowering consumers while strengthening utility performance.
Dutin Rakya BRICS Energy Ministers meeting do Kali Tak Rakibula se. Ministry of Education ba online application or nominations to National Teachers Awards 2026 karni matia se. Applications to ETA Kula Rakya se aro nominations to National Awards Portal ba Ahia Mahina 10 tarikh tak dibole paribo. National Teachers Awards to Teachers Kan Excellence, Innovation aro School Education laga field commitment thakya lokodi annually diya se. Aru Nagaland Public Service Commission ba Sarkar Departments di alag alag vacancies kan bharti kore bole Combined Technical Services Examination CTSE 2026 karne janai se. NPSC bra koise ke pura jankari do official website npsc.nagaland.gov.in aru office notice board di pabo. One time registration do June 27 din bra loigena July 15 din tak khula rakhibole ase. Candidates bra nijor applications to online bra NPSC portal di July 17 tak jama dibole paribo. Commission ba janai dise ke physical application forms to issue na koribo. Khobor says the headlines dubara janai di ase. Chief Minister Nipuri bra loigena delegation ba Union Home Minister Amit Shah logoti charcha korise. Governor Nand Kishore Yadav ra state laga Eastern Districts aro minority Ahia Mahina jabole ase. Guru Sangyu Sang Pohonar ba Padma Shri Paikena kor wapas Ahia somoy tai lokoti swagat korisi aro state level palliative care training do Kohimadi nurses aro physiotherapists karone shuru korise. Aro itu logot aji samlaga khobor imandi ses kori ase huni thakibi Ahia Kali Pujo 7:25 minute nagamis khobor ani dibole ase.